নহোম ভাৱবাদী পুস্তক তিনি অধ্যায়। পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওক, তাই মিছা কথা আৰু লুণ্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ। তাই ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে, কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰঘৰণিৰ শব্দ, জঁপিয়াই থকা ঘোঁৰা আৰু জঁপিওৱা ৰথৰ শব্দ শুনা যায়। আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱাৰ তৰোৱাল, জিলিকা বৰচা, হত হোৱা লোকসমূহ আৰু দম হৈ থকা বৃহৎ মৃত দেহবোৰ, মৰা শৱবোৰৰ সীমা নাই। তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমণকাৰীসকলে উজুতি খায়। এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ'ল, যি মায়াবিনী সুন্দৰী বেইচাই নিজৰ বেইচা কৰ্মৰ দ্বাৰাই জাতিসমূহক আৰু নিজৰ মায়া কাৰ্যৰ দ্বাৰাই প্ৰজাসকলক বিক্ৰী কৰিলে। তাই অধিক বেইচা কৰ্মৰ কাৰণে এইবোৰ ঘটিছে। বাহিনীসকলৰ জিহুৱাই কৈছে, চোৱা, মই তোমাৰ বিপক্ষে, মই তোমাৰ কাপোৰৰ আচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃত্তা কৰিম। মই জাতিসমূহক তোমাৰ বিবস্ততা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম। মই তোমাৰ ওপৰত মলিয়ন ঘিনলগীয়া বস্ত্ৰ পেলাই তোমাক ঘিননীয় কৰিম। মই তোমাক মানুহে থৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম। তেতিয়া এনে ঘটিব যে যিজনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক'ব, নিনবী বিনষ্ট হ'ল। কোনে তাইৰ কাৰণে বিলাপ কৰিব? মই ক'ৰ পৰা তোমাৰ কাৰণে সান্তনা দিওঁতা লোক বিচাৰি আনিম? হে নিনবী, তুমি জানো যি থিবছ নো আমোন নগৰ নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জলসমূহ আছিল, যাৰ কোঠ সাগৰ আৰু গড় সমুদ্ৰ। সেই থিবছতকৈ তুমি জানো উত্তম। কোচ আৰু মিছৰ তাই ক্ষমতা আছিল, আৰু সেয়ে অসংখ্য আছিল। পূৰ্তিয়া আৰু লুবিয়া তাই মিত্ৰ আছিল, তথাপি তাইক নিয়া হৈছিল, তাই বন্দী অৱস্থালৈ গ'ল। তাই আটাই শিশুক আলিৰ মূৰত আচাৰি দুখৰ দুখৰ কৰা হ'ল। শত্ৰুবোৰে তাই সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে, আৰু তাই আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ'ল। তুমিও মতলীয়া হ'বা, নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা। তুমি শত্ৰুৰ ভয়ত আশ্ৰয় ল'বলৈ এটা দুৰ্গ বিচাৰিবা। তোমাৰ আটাই কোঠ আগতীয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ'ব। যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে। চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা। তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে। অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে। অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা, তোমাৰ কোটবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা, ইটাৰ ভাটাবোৰ মেৰামতি কৰা। সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব, ফৰিঙৰ দৰে তোমাক খাই পেলাব। তুমি ফৰিং আৰু কাকতি ফৰিঙৰ নিচিনা বহু সংখ্যক হোৱা। তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা, কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা। তেওঁলোকে দেশ লুণ্ঠন কৰি তাৰ পাছত উৰি গুচি যায়। তোমাৰ ৰাজকুমাৰসকল কাকতি ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা, আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা, যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয়, কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উৰি যায় সেই ঠাইৰ বিষয়ে কোনেও নাজানে। হে অসুৰৰ ৰজা, তোমাৰ মেৰ চাগ ৰখীয়াবোৰ টোপনিত আছে, তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে, তোমাৰ প্ৰজাবোৰ পৰ্বতৰ ওপৰত গোট গোট হ'ল, কিন্তু তেওঁলোকক একেলগে গোট খুৱাবলৈ কোনো নাই। তোমাৰ ঘাঁ সুস্থ হ'বলৈ কোনো সম্ভাৱনা নাই, তোমাৰ ঘাঁ অত্যন্ত। তোমাৰ বিষয়ে বাৰ্তা শুনা সকলোৱে তোমালৈ হাততালি দিব, কাৰণ কোনে তোমাৰ অনগ্ৰল দুষ্ট কৰ্মৰ পৰা মুক্তি পাইছে।